আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰি পঢ়িছো কুমাৰ ডেভিড দাসে আৰু মোৰ সৈতে আছে প্ৰণীতা দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি, কাইলৈ দেশৰ নখন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 96টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ, অসমীয়া মূলৰ ব্ৰিটিছ নাগৰিক আয়েশা ইউছুফ হাজৰিকা ব্ৰিটেইনৰ উচ্চ সদন হাউচ অব লৰ্ডছৰ সদস্য হিচাপে মনোনীত, চলিত বৰ্ষৰ পৰা ফাৰ্মাচী বিষয়ত শিক্ষা গ্ৰহণৰ বাবে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব বুলি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় প্ৰকাশ, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দুখন খেল, প্ৰথমখনত ৰাজস্থান ৰয়েলছ চেন্নাই ছুপাৰ কিংছৰ আৰু দ্বিতীয়খন খেলত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন। লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে কালি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। এই পৰ্যায়ত কাইলৈ দেশৰ নখন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 96টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। চতুৰ্থ পৰ্যায়ৰ সমান্তৰালভাৱে অন্ধ্ৰপ্ৰদেশৰ 175 বিধানসভাৰ আটাইকেইখন আসন আৰু ওড়িশাৰ 147 আসনৰ 28 বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। প্ৰচাৰ অভিযানৰ অন্তিম দিনটোত সকলো ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে অন্তিম প্ৰয়াস চলায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ওড়িশাৰ বৰগড়ত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে। তেওঁ কয় যে কংগ্ৰেছে দেশৰ সংবিধান সলনি কৰিব বিচাৰে। কংগ্ৰেছে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীক প্ৰদান কৰা সংৰক্ষণ বন্ধ কৰি দলৰ ভোট বেংকৰূপে পৰিচিত লোকসমূহক প্ৰদান কৰিব বিচাৰে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। ওড়িশাৰ মুখ্যমন্ত্ৰী আৰু বিজেডিৰ মুৰববী নবীন পাটনায়কৰ সমালোচনা কৰি শ্ৰীমোদীয়ে কয় যে ওড়িশা চৰকাৰ বাহিৰৰ লোকৰ দ্বাৰা পৰিচালিত হৈ আহিছে। শ্ৰীপাটনায়কক বাহিৰৰ ৰাস্তা দেখুওৱাৰ সময় আহি পৰিছে বুলিও শ্ৰীমোদীয়ে প্ৰকাশ কৰে। ইপিনে বিজেপিৰ জ্যেষ্ঠ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বিহাৰৰ বেগুচৰাইত প্ৰচাৰ চলায়। প্ৰচাৰৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে বিজেপিৰ শক্তিশালী নেতৃত্বৰ অধীনত অহা কেইবছৰমানৰ ভিতৰত পাক অধিকৃত কাশ্মীৰক পুনৰ ভাৰতৰ সৈতে চামিল কৰা হ'ব। সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে চলোৱা ছাৰ্জিকেল ষ্ট্ৰাইকক লৈ প্ৰশ্ন কৰাৰ বাবে কংগ্ৰেছ দলক সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পাক অধিকৃত কাশ্মীৰত ভাৰতৰ প্ৰতি সমৰ্থন বৃদ্ধি পাইছে। ইফালে আৰ জে ডিৰ জ্যেষ্ঠ নেতা তেজস্বী প্ৰসাদ যাদৱে দৰভংগাত দলৰ প্ৰাৰ্থী ললিত কুমাৰ যাদৱৰ হৈ প্ৰচাৰ চলাই বিজেপিয়ে ৰাজনৈতিক লাভালাভৰ বাবে সংৰক্ষণ ব্যৱস্থাৰ প্ৰত্যাহাৰ কৰাৰ আৰু দেশৰ সংবিধান দুৰ্বল কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ তোলে। বিৰোধী মিত্ৰজোঁট ক্ষমতালৈ আহিলে প্ৰতি বছৰে 1 কোটি চৰকাৰী চাকৰি প্ৰদান কৰিব বুলি বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ইপিনে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে কালি মোদী চৰকাৰে ৰাজনৈতিক প্ৰতিৰোধৰ বাবে বিধি বলবৎকাৰী সঞ্চালকালয় আৰু চি বি আইৰ দৰে কেন্দ্ৰীয় সংস্থাসমূহক ব্যৱহাৰ কৰি ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসমূহক লক্ষ্য কৰি লৈছে বুলি অভিযোগ উত্থাপন কৰে। তেওঁ মুদ্ৰাস্ফীতি, দৰিদ্ৰতা আৰু কৰ্মসংস্থাপনহীনতাৰ দৰে বিষয়সমূহৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৌনতাক লৈও প্ৰশ্ন উত্থাপন কৰে। আনহাতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কালি উত্তৰ মহাৰাষ্ট্ৰৰ জনজাতীয় অধ্যুষিত নন্দুৰবাৰ জিলাত দলৰ হকে প্ৰচাৰ চলায়। প্ৰচাৰ অভিযানত তেওঁ মণিপুৰৰ হিংসাম্মক ঘটনাক লৈ এন ডি এ চৰকাৰক সমালোচনা কৰে। নৰেন্দ্ৰ মোদী চৰকাৰে হাথৰচদৰ ঘটনাক লৈ আৰু পদক বিজয়ী মহিলা মল্লযোদ্ধাসকলৰ দাবীক লৈ মৌনতা অৱলম্বন কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে। অসমৰ মূলৰ ব্ৰিটিছ নাগৰিক আয়েশা ইউছুফ হাজৰিকা ব্ৰিটেইনৰ উচ্চ সদন হাউচ অব লৰ্ডছৰ সদস্য হিচাপে মনোনীত হৈছে। হাজৰিকা এই সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়া। আসনখনক তেওঁ বেৰনিচ হাজৰিকা অব কোডব্ৰিজ বুলি আখ্যা দিছে। হাউচ অব লৰ্ডছত প্ৰধানমন্ত্ৰীয়ে দিয়া পৰামৰ্শৰ ভিত্তিত ব্ৰিটেইনৰ ৰজাই প্ৰতিনিধিসকলক নিযুক্তি দিয়ে। উল্লেখযোগ্য যে ৰাজনৈতিক সমালোচক তথা ব্যংগশিল্পী হিচাপে পৰিচিত আয়েশা ইউছুফ হাজৰিকাই পূৰ্বে লেবাৰ পাৰ্টীৰ নেতা গৰ্ডন ব্ৰাউন আৰু এড মিলিবেণ্ডৰ বিশেষ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। হাউচ অব লৰ্ডছত শ্ৰমিক সহকৰ্মী হিচাপে নিযুক্তি লাভ কৰাটো জীৱনৰ বৃহৎ সন্মান বুলি উল্লেখ কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰা আটাইলৈ সামাজিক মাধ্যমযোগে হাজৰিকাই ধন্যবাদ জনায়। ৰাজ্যৰ চৰকাৰী বা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত ফাৰ্মাচী বিষয়ক স্নাতক ডিগ্ৰী বা ফাৰ্মাচী ডিপ্লমা পাঠ্যক্ৰমত শিক্ষা গ্ৰহণ কৰিবলৈ চলিত বৰ্ষৰ পৰা প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ৰাজ্যৰ স্বাস্থ্য বিজ্ঞান সংক্ৰান্তীয় শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ডাঃ কৰবী বৰুৱাই এখন জাননীযোগে এই বিষয়ে প্ৰকাশ কৰিছে। চলিত বৰ্ষত এই দুই পাঠ্যক্ৰমত নামভৰ্তি কৰিব বিচৰাসকলে অহা 23 জুনত হ'বলগীয়া প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, ধুবুৰী আৰু কোকৰাঝাৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ পৰা অনলাইনযোগে আবেদন আহান কৰিছে। অহা 14 মে'ৰ পৰা 19 মে'ৰ ভিতৰত নিৰ্দিষ্ট ৱেবছাইটত অনলাইন প্ৰপত্ৰ পোৱা যাব বুলি বিশ্ববিদ্যালয় সূত্ৰই প্ৰকাশ কৰিছে। আবেদনের বাবে প্রয়োজনীয় অর্হতা তথা মাসুলের সবিশেষ বিশ্ববিদ্যালয়ের ওয়েবসাইটত পাওয়া যাব। শিক্ষার্থীসকলে অধিক তথ্যের বাবে 79772-59728 হেল্পলাইন নম্বরত ফোন করব পাৰিব। ভারতীয় মহাকাশ গবেষণা সংস্থা ইসরোয় এডিটিভ ম্যানুফ্যাকচারিং প্রযুক্তি ব্যবহার করে তরল রকেট ইঞ্জিনের পরীক্ষণ সফলতার সম্পন্ন করে নতুন ইতিহাস রচনা করেছে। তামিলনাডুর মহেন্দ্রগিরিত থাকা ইসরোর প্রপালশন কমপ্লেক্স অর্থাৎ প্রণোদন চৌহদত শুক্রবারে এই পরীক্ষা সম্পন্ন করা হয়। নতুনক বিকশায় তোলা এই PS-4 ইঞ্জিনত যন্ত্রাংশর সংখ্যা 14-11 হ্রাস পাইছে। ইয়ার ফলত প্রতিটি ইঞ্জিনের বাবদ ব্যবহার হওয়া কেঁচা সামগ্রী রাহি হব। ইঞ্জিনটি ব্যবহৃত ধাতুর পরিমাণ পূর্বর 556 কিলোগ্রামের 13.7 কিলোগ্রাম হ্রাস পাব আর মুঠ উৎপাদন সময়ও 60% রাহি হব। নতুন ইঞ্জিনটি PSLV উৎক্ষেপণ যানের চতুর্থ পর্যায় আর PSLV উৎক্ষেপণ যানের প্রথম পর্যায়ের প্রতিক্রিয়া নিয়ন্ত্রণ প্রণালীত ব্যবহার করা হব। ইসরোই নিয়মীয় PSLV কার্যসূচীর এই ইঞ্জিন ব্যবহার করার পরিকল্পনা করেছে। ঢকুয়া জেলার চারিকরিয়া নৈ পাৰত অবস্থিত মৰঘুলি চাপৰিত তিনদিনীয়াকৈ অনুষ্ঠিত ফাট বিহুৰ আজি তৃতীয় তথা অন্তিম দিন। এই উপলক্ষে আজি পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। দুপৰীয়াৰ ভাগত ফাট বিহুৰ মূল বৈশিষ্ট্য মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। বিয়লিলৈ অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু, সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা, সাংসদ প্ৰদান বৰুৱাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ের উপাচার্য ডক্টর নিরোদ বড়ুয়ায় উদ্বোধন করবলিয়া এই মুক্তি সভাত বিহু সম্রাট ধুলরোজা সোমনাথ বরাই নির্দিষ্ট বক্তারূপে অংশগ্রহণ করব। ইপিনে কালি দ্বিতীয় দিনও মঘুলি চাপরি বিহুতলীত উখল মাখল পরিবেশে বিরাজ করে। সমন্বয় বার্তা কহিয়ায় অনা এই বিহুর কালি দ্বিতীয় দিনা কপৌ ফুল আর গছপুলি রোপণের কার্যসূচী আরম্ভ হয়। ইয়ার পাছতে গামোচা প্রতিযোগিতা, হুঁচৰি প্রতিযোগিতাকে ধরে বর্ণিল কার্যসূচী রূপায়ণ করা হয়। তদুপরি ফাট বিহুর বছরিকীয়া স্মরণিকা বিহুয়ান কালি উন্মোচন করা হয়। চিৰাং জিলাৰ কাজলগাঁৱত উপস্থিত জিলা ন্যায়িক আদালত চৌহদ আৰু বিজনী ন্যায়িক আদালত চৌহদত কালি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশত আৰু চিৰাং জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত সম্পন্ন হোৱা এই লোক আদালতত ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, ৰাজহ সংক্ৰান্তীয় গোচৰৰ লগতে পথ দুৰ্ঘটনা, বিভিন্ন বেংকৰ ঋণ, টেলিফোন বিল, বিদ্যুৎ মাচুল আদি বিভিন্ন গোচৰ ব্যয়হীনভাৱে আৰু খৰতকীয়াকৈ নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰা হয়। জিলাখনৰ আইন অধিকাৰীয়ে জনোৱা অনুসৰি পঞ্জীভুক্ত মুঠ 3773টা গোচৰৰ ভিতৰত 768টা নিষ্পত্তি কৰাৰ লগতে গোচৰ নিষ্পত্তিকৰণত 91,49,265 টকা আদায় কৰা হয়। ইপিনে মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত কালি মাজুলী জিলাতো ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। এই লোক আদালতত মুঠ 30টা ধন অনাদায়ৰ গোচৰ, 34টা বিদ্যুৎ বিল অনাদায়ৰ গোচৰ, 12টা BSNLৰ মাচুল অনাদায়ৰ গোচৰৰ লগতে যান বাহন আইন উলংঘা সম্বন্ধীয় 170টা, ফৌজদাৰী আপোচযোগ্য 8টা, মটৰ দুৰ্ঘটনা ক্ষতিপূৰণৰ 1টা, খোৰাকীৰ 11টাকে ধৰি বহুকেইটা গোচৰৰ নিষ্পত্তি কৰা হয়। বৰপেটাতো কালি বৰপেটা জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত জিলাখনৰ বিভিন্ন আদালত প্ৰাংগণত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত কৰি মুঠ 8,681টা গোচৰৰ ভিতৰত 1,088টা গোচৰ নিষ্পত্তি কৰা হয়। ইপিনে হাটশিঙিমাৰীতো কালি ৰাষ্ট্ৰীয় লোক আদালতৰ সৈতে সংগতি ৰাখি দক্ষিণ চালমাৰা মানকাছৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত হাটশিঙিমাৰীৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালত চৌহদত এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। ইপিনে ওদালগুৰি জিলাতো কালি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হয়। এই আদালতত আপোচযোগ্য বিভিন্ন গোচৰ যেনে যান বাহন আইন উলংঘা, দেৱানী গোচৰ, পাৰিবাৰিক গোচৰ, মটৰ দুৰ্ঘটনা, চেক বাউন্স, ৰাজহ সংক্ৰান্তীয় গোচৰ, বেংকৰ লেনদেন আদি বিভিন্ন গোচৰৰ মুঠ 1,623টা নিষ্পত্তি কৰা হয়। ইয়াৰ লগতে কোকৰাঝাৰ জিলাতো কালি অনুষ্ঠিত লোক আদালতত ভালেসংখ্যক বিচাৰাধীন গোচৰ নিষ্পত্তি কৰা হয়। লামডিং মণ্ডলৰ অধীনস্থ জাতিংগা, লামপুৰ আৰু নিউ হাৰাংগাজৰ ৰেল ষ্টেচনৰ মাজত ৰেলপথ মেৰামতিৰ কাম চলি থকাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰ কেইখনমান ৰেলগাড়ীৰ চলাচল বাতিল কৰাৰ লগতে সময়সূচীৰ সালসলনি ঘটোৱা হৈছে। সেই অনুসৰি আজি যাত্ৰা কৰিবলগীয়া 15615 আৰু 15616 গুৱাহাটী শিলচৰ এক্সপ্ৰেছ ৰেলগাড়ীখনৰ যাত্ৰা বাতিল কৰা হৈছে। লগতে আলিপুৰদুৱাৰ লামডিং ইণ্টাৰচিটি এক্সপ্ৰেছ আৰু পৰহিলৈ যাত্ৰা কৰিবলগীয়া আলিপুৰদুৱাৰ গুৱাহাটী চিফুং এক্সপ্ৰেছৰ যাত্ৰাও বাতিল কৰা হৈছে। লগতে কামৰূপ এক্সপ্ৰেছ, ব্ৰহ্মপুত্ৰ মেইল, নৰ্থ ইষ্ট এক্সপ্ৰেছৰ লগতে আন কেইবাখন ৰেলগাড়ীৰ যাত্ৰাৰ সময়সূচী সলনি কৰা হৈছে। যাত্ৰীসকলে উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৱেবছাইটত এই সম্পৰ্কে অধিক তথ্য লাভ কৰিব। সাংবাদিক প্ৰয়াত সীমান্ত ভাগৱতীৰ সোঁৱৰণত গুৱাহাটীৰ এটা প্ৰকাশন গোষ্ঠী আৰু সাংবাদিকগৰাকীৰ পৰিয়ালৰ সহযোগত কালি গুৱাহাটী প্ৰেছ ক্লাবত সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমৰ ভূমিকা আৰু বিশ্বাসযোগ্যতা শীৰ্ষক এটা বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক তথা নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড০ সমুদ্ৰগুপ্ত কাশ্য আৰু সাংবাদিক প্ৰকাশ মহন্তৰ স্মাৰক বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত সাংস্কৃতিক মহাসভা অসমৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মা, গুৱাহাটী জিলা পুথিভঁৰালৰ প্ৰাক্তন গ্ৰন্থাগাৰিক ৰবীন্দ্ৰ পাঠক আৰু লেখিকা ডঃ মন্দিৰা বৰুৱাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত সাংবাদিকতা তথা গণমাধ্যমৰ হকে দীৰ্ঘদিন ধৰি জড়িত কেইবাগৰাকীও ব্যক্তিক সম্ভাষণ জনোৱা হয়। খেলৰ খবৰ। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে বেংগালুৰু এম চিন্নাস্বামী ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। ইপিনে কলকাতা নাইট ৰাইডাৰ্ছে যোৱা নিশা কলকাতাত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছক 18 ৰানত পৰাস্ত কৰে। বৰষুণৰ বাবে পলমকৈ আৰম্ভ হোৱা খেলখন 16 অভাৰলৈ হ্ৰাস কৰা হয়। কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ভেংকটেশ আয়াৰৰ 21টা বলত কৰা 42 ৰানৰ সহায়ত 16 অভাৰত 7টা উইকেট হেৰুৱাই 157 ৰান কৰে। মুম্বাইৰ হৈ যশপ্ৰীত বুমৰাহ আৰু পীয়ুষ চাওলাই 2টা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছলৈ 16 অভাৰত 8টা উইকেট হেৰুৱাই 139 ৰানহে কৰিবলৈ সমৰ্থ হয়। মুম্বাইৰ হৈ অপেনাৰ ঈশান কিষাণে 22টা বলত 40 ৰান কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ হৰ্ষিত ৰাণা, বৰুণ চক্ৰৱৰ্তী আৰু আন্দ্ৰে ৰাছেলে 2টা উইকেট দখল কৰে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম বিষয়ৰ মুখ্য বাতৰিৰ চমু অৱলোকন প্ৰণীতা দেৱীৰ পৰা।
অসমীয়া মূলৰ আয়েছা ইউছুফ হাজৰিকা ব্ৰিটিছ সংসদৰ হাউচ অব লৰ্ডছলৈ মনোনীত হোৱাৰ বাতৰিক অসমীয়া প্ৰতিদিন কাকতে ইতিহাস ৰচি লখিমপুৰৰ আয়েছা হাজৰিকাৰ বিৰল কৃতিত্ব ব্ৰিটেইনত সাংসদ মনোনীত অসম জীয়ৰী হোৱাৰ নামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাহ ফুলাৰ সময়ত ফুলৰ গুটি খাবলৈ অহা বেম্বু চিটবাগ নামৰ কোলা পোকবিধ বিভিন্ন অঞ্চলত বিয়পি পৰা বুলি এটা বাতৰি দৈনিক অসম কাকতে বেম্বু চিটবাগৰ আতংক বিশেষজ্ঞৰ অভয়দান ক্ষতিকাৰক নহয় আতংকৰ কোনো কাৰণ নাই শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি প্ৰকাশ কৰিছে। লোকসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে কালি প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ বাতৰিক দি আছাম ট্ৰিবিউন কাকতে মুখ্য বাতৰিৰ স্থান দিছে। আনহাতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিহাৰ ঝাৰখণ্ডত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ বাতৰিক নিয়মীয়া বাৰ্তা কাকতে মুখ্য বাতৰিৰ স্থান দিছে। ইপিনে কাৰাগাৰৰ পৰা জামিনত মুক্তি লাভ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আম আদমী পাৰ্টি চমুকৈ আপৰ মুখ্য কাৰ্যালয়ত দলীয় কৰ্মীসকলক সম্বোধন কৰাৰ লগতে এখন সংবাদমেল সম্বোধন কৰাৰ বাতৰিক দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰিৰ স্থান দিছে। সুৰাৰ মূল্য বৃদ্ধি আৰু আবকাৰী ৰাজহ সংগ্ৰহ বিষয়ক এটা বাতৰিক আমাৰ অসম কাকতে বিলাতী সুৰাৰ মূল্য বৃদ্ধিৰ প্ৰকোপত দেশীয় সুৰাৰ বিক্ৰী ব্যাপক বৃদ্ধি সুৰাপাৰীৰ পৰা 5,000 কোটি টকা ৰাজহ সংগ্ৰহৰ লক্ষ্য ডিছপুৰৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শিক্ষা মন্ত্ৰালয়ৰ অধীনৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে আয়োজন কৰা প্ৰকল্প অনুমোদন বোৰ্ডৰ বৈঠকত বিদ্যালয় ত্যাগ কৰা শিশুৰ সংখ্যা হ্ৰাস কৰাৰ বাবে ৰাজ্য চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া বুলি এটা বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আজি প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ অন্যান্য বাতৰিৰ ভিতৰত আছে কা চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰিত অসমত নিৰ্মিত হিন্দী ছবি কুকি, ফাৰ্মাচী পাঠ্যক্ৰম পঢ়িবলৈ অৱতীৰ্ণ হ'ব লাগিব প্ৰৱেশ পৰীক্ষাত, 23 জুনত 10টা কেন্দ্ৰত হ'ব পৰীক্ষা, কাইলৈ উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰসহ 10খন ৰাজ্যৰ 94টা সমষ্টিত ভোটগ্ৰহণ, ইমৰাণ শ্বাহক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডি লিট উপাধি ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি, কাইলৈ দেশৰ 9খন ৰাজ্য আৰু 1টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 94টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ, অসমীয়া মূলৰ ব্ৰিটিছ নাগৰিক আয়েছা ইউছুফ হাজৰিকা ব্ৰিটেইনৰ উচ্চ সদন হাউচ অব লৰ্ডছৰ সদস্য হিচাপে মনোনীত, চলিত বৰ্ষৰ পৰা ফাৰ্মাচী বিষয়ত শিক্ষা গ্ৰহণৰ বাবে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব বুলি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ প্ৰকাশ, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দুখন খেল, প্ৰথমখনত ৰাজস্থান ৰয়েলছ চেন্নাই ছুপাৰ কিংছৰ আৰু দ্বিতীয়খন খেলত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন।